আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কোকৰাঝাৰৰ কাৰিগাঁৱৰ শেহতীয়া সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান, সমগ্ৰ ৰাজ্যতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উৎসাহ উদ্দীপনা আৰু পৰম্পৰাগত ৰীতিৰে উদযাপন, জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাত আজি বিনিময় প্ৰথাৰ হাত মুকলি, আৰু ৰায়পুৰত আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কোকৰাঝাৰৰ কাৰিগাঁৱৰ শেহতীয়া সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰে। এই অনুসৰি সংঘৰ্ষত নিহত হোৱা দুজন লোকৰ পৰিয়াললৈ 5,00,000 টকাকৈ, আহত 3জনৰ পৰিয়ালৰ 1,00,000 টকাকৈ আৰু ক্ষতিগ্ৰস্ত 43টা পৰিয়াললৈ 50,000 টকাকৈ প্ৰদান কৰা হয়। মন্ত্ৰীগৰাকীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰাম মহিলাৰীৰ সৈতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাক্ষাৎ কৰি এই এককালীন সাহায্যৰ চেক প্ৰদান কৰে। শ্ৰীমল্লবৰুৱাই জিলাখনত সংঘৰ্ষত লিপ্ত হোৱা দুয়োটা সম্প্ৰদায়ৰ লোকসকলে বৰ্তমান শান্তি শৃংখলা বজাই ৰখাৰ বিষয়টোত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে বি টি আৰ খণ্ডত শান্তি শৃংখলা বজাই ৰখাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। সমগ্ৰ ৰাজ্যতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা আজি উৎসাহ উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন কৰা হয়। ৰাজ্যখনৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষা প্ৰতিষ্ঠানত আজি পুৱাৰে পৰা বাগদেৱীৰ পূজা অৰ্চনা কৰা হয়। ধৰ্মীয় ৰীতি নীতিৰে মা সৰস্বতীক আকৰ্ষণীয়কৈ সজাই বেদীত প্ৰতিষ্ঠা কৰি জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত ছাত্ৰ ছাত্ৰীসকলে আশীষ লয়। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠান তথা বিভিন্ন আৱাসিক অঞ্চলত সৰস্বতী পূজাৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ অসম জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আদিত আজি ছাত্ৰ ছাত্ৰীৰ লগতে আন ভক্তিপ্ৰাণ ৰাইজৰো সমাগম পৰিলক্ষিত হয়। আকাশবাণী গুৱাহাটীৰ আৱাসিক চৌহদতো পৰম্পৰাগত ৰীতিৰে সৰস্বতী পূজা উদযাপন কৰে। ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তেজপুৰ, দৰং, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, তামোলপুৰ, দক্ষিণ হালমৰা মানকছৰ, ধুবুৰী, শিলচৰ, শ্ৰীভূমি আৰু আন জিলাকেইখনতো আজি বাগদেৱীৰ পূজা যথাবিহিত কাৰ্যসূচীৰে পালন কৰে বুলি আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাসকলে জনাইছে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে আজি পৰাক্ৰম দিৱস পালন কৰা হয়। অসমৰ বিভিন্ন স্থানতো নেতাজীৰ সোঁৱৰণত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ পল্টন বজাৰৰ নেতাজী চকত আজি সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসু জন্মদিন উদযাপন সমিতিৰ উদ্যোগত মহান স্বাধীনতা যুঁজাৰুগৰাকীৰ 129 সংখ্যক জন্মদিন উদযাপন কৰা হয়। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মুখ্য অতিথি হিচাপে অংশ লৈ নেতাজীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে। মন্ত্ৰীগৰাকীয়ে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰাৰ বাবে আজাদ হিন্দ ফৌজ গঠন কৰা নেতাজীৰ অদম্য সাহস আৰু বীৰত্বৰ শলাগ লয়।
আজি এটা পবিত্ৰ দিন আৰু এগৰাকী এনেকুৱা মহান ব্যক্তিৰ স্মৃতিত আমি ইয়াত থিয় হৈছো, যাৰ প্ৰতিটো কথাই আমাক সকলোকে পুলকিত কৰে। নেতাজী একমাত্ৰ এনেকুৱা এজন ব্যক্তি যিয়ে দেশপ্ৰেমৰ এক অটল নিদৰ্শন, নিজৰ জীৱনক তুচ্ছ কৰি দেশপ্ৰেমৰ অটল নিদৰ্শন দেখুৱাই দি গৈছিলে, যি নিদৰ্শনে আজিও আমাক সঁচাকৈ উদ্বুদ্ধ কৰে যে আমি ভৱিষ্যতৰ কাৰণে নিজৰ দেশৰ কাৰণে কি কৰা উচিত, কি কৰণীয়, এই কথাবিলাক তেখেতৰ প্ৰতিটো কাম, প্ৰতিটো বক্তব্যই আমাৰ মাজত সোঁৱৰাই দিয়ে। মই ব্যক্তিগত জীৱনত নেতাজীৰ আদৰ্শত খুব বিশ্বাস কৰা মানুহ।
ধুবুৰী জিলাতো বিভিন্ন স্থানতো আজি পৰাক্ৰম দিৱস উদযাপন কৰা হয়। জিলাখনৰ পাঁচমূৰত থকা নেতাজীৰ প্ৰতিমূৰ্তিস্থলীৰ লগতে গৌৰীপুৰ, চাপতগ্ৰাম, চাপৰ আদি স্থানতো বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিলাচীপাৰাত নেতাজীৰ সেৱা সদনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পৰাক্ৰম দিৱস অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উপলক্ষে শোভাযাত্ৰা, ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। দুধনৈৰ জনমন্দিৰ প্ৰাংগণত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু আঞ্চলিক মহিলা ফেডাৰেশ্যনৰ সহযোগত পৰাক্ৰম দিৱস উদযাপন কৰা হয়। শিলচৰত নেতাজীৰ জন্মদিন উপলক্ষে শোভাযাত্ৰা উলিওৱা হয়। নৰসিং টোলা পথাৰৰ পৰা উলিওৱা এই শোভাযাত্ৰাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, বিভিন্ন দল সংগঠনৰ সদস্যৰ লগতে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলেও অংশগ্ৰহণ কৰে। জাগিৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেৱৰাজাৰ পৰম্পৰাগত জোনবিল মেলাত আজি ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হয়। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মুকলি কৰা বিনিময় প্ৰথাৰ হাতত পাহাৰৰ মামামীসকলে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্ৰী আদান প্ৰদান কৰে। ইয়াৰ পাছতে জোনবিলৰ পাৰত পৰম্পৰাগত কুকুৰা যুঁজ আৰু সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হয়। গোভা ৰজা দীপ সিং দেৱৰজাই সমূহীয়া মাছ ধৰা পৰ্ব মুকলি কৰে। আজিৰ কাৰ্যসূচীৰ সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
জোনবিল মতে আজি দ্বিতীয় দিনা সদায় এই কাৰ্যসূচী পাহাৰ ভৈয়ামৰ সম্প্ৰীতি বিনিময় প্ৰথা কি সুন্দৰকৈ চলি আছে। পুৱা ভাগত হাজাৰ হাজাৰ লোক ইয়াত সমবেত হৈছে, থলৰ পৰা যিমানখিনি আহিব লাগে আহিছে আৰু পাহাৰৰ পৰা গোটেই গাঁও শিল দল ভাঙি আহিছে। 15-20 হাজাৰ মানুহ হৈছে, গোটেই মতে কেইবাখনো 4 ফিল্ডত ভৰি আছে। গতিকে এনেধৰণৰ মেলা নিশ্চিতভাৱে আমাৰ 9-10 বজালৈকে চলিব।
উল্লেখযোগ্য যে কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাৰ অন্তিম দিনা মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজদৰবাৰত 22 তিৱা ৰজাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজভাট্টা প্ৰদান কৰিব। এই মেলাৰ সৈতে সংগতি ৰাখি তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন, বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰাৰ কথা। ইয়াৰ বাবে দিনে নিশাই প্ৰস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে কুচকাৱাজৰ অনুশীলন আৰম্ভ হৈছে। কালি জিলাখনৰ 7 বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে আৰক্ষী জোৱানে কুচকাৱাজৰ অনুশীলনত ভাগ লয়। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে অনুশীলন প্ৰত্যক্ষ কৰাৰ লগতে যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সেইদিনা জিলা প্ৰশাসনিক বিষয়া আৰু সংবাদ মাধ্যমৰ লোকৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেলৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আচাৰীকান্দি গাঁৱৰ ঐতিহ্যমণ্ডিত পোড়ামাটিৰ শিল্প এইবাৰ নতুন দিল্লীত কৰ্তব্য পথত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত প্ৰদৰ্শন কৰা হ'ব। ময়ূৰপংখী ৰূপত এই শিল্প আটকধুনীয়াকৈ প্ৰদৰ্শন কৰা হ'ব। ইয়াকে লৈ জিলাখনৰ পোড়ামাটিৰ শিল্পীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। 700 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ডঃ সূৰ্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মীনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি অৰুণা হাজৰিকাই। অনুষ্ঠানৰ আঁত ধৰিব জিন্তিৰাণী ডেকাই। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত আজিৰে পৰা 9-দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ আজিৰ প্ৰথম দিনা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, মুখ্যদ্বাৰ মুকলি, গছপুলি ৰোপণ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া বাৰীণ বৰুৱে মুখ্যদ্বাৰ মুকলি কৰে। উদ্যানখনৰ কাষৰীয়া অঞ্চলত জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি, খাদ্য সম্ভাৰ, পৰম্পৰাগত সাজপাৰ আদি প্ৰদৰ্শনৰ জৰিয়তে পৰ্যটন উদ্যোগৰ প্ৰসাৰৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ প্ৰতিদিনাই ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জনাইছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5 টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰায়পুৰত শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰত নাগপুৰত অনুষ্ঠিত প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত সম্প্ৰতি 1-0 আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। কোকৰাঝাৰৰ কাৰিগাঁৱৰ শেহতীয়া সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান। সমগ্ৰ ৰাজ্যতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উৎসৱ উৎসাহ উদ্দীপনা আৰু পৰম্পৰাগত ৰীতিৰে উদযাপন। জাগিৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেৱৰজাৰ পৰম্পৰাগত জোনবিল মেলাত আজি বিনিময় প্ৰথাৰ হাত মুকলি। আৰু ৰায়পুৰত আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5 টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।